মোৰ নাম মৰামী বৰডকৰ। আমাৰ ঘৰ শিলবাৰত। আম কঁঠাল কমলা আমাৰ বাৰী তাতে, ৰঙতে গিৰি পাৰি অকলিহঁতে নাথে। অমিতা যে ফলৰ ৰজা খালে উঠে ভোক, কল পাৰিত কল লাগে এঠোক দুঠোক। শামুক শামুক খাবি শিকি জালুক, জালুক যদি নুখুওৱা ওলাই পঢ়ি ভালুক। হা 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 হৈছেনে একা জ্বৰ বুলি খামানে বাৰীৰ এটা বাহ। জেঠি হৌ জেঠি কথা কওঁ এটি, আঁকি মানে বেৰ মোৰ এখন ছবি। অ' খুৰা উৰা কাঠৰ সৰু খুৰা, নেটৰ খৰা দাঁতবোৰ লৰা, কেনেকৈ খাবা বাৰু বন্যা পোৰা। মেকুৰে আ আ মিউ মিউ মিউ, গাখীৰ মা তাতে আৰু নাতেছো। বিলি 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 ৰুটিৰ লগত খাবানে আমাৰ মিঠা জেলি। ৰাতিপুৱা নগা বেলি তোমাক পুৰণা, এক দুই তিনি চাৰি আমি কালো গান। পাঁচ ছয় আঠ আঠ পুল খুলি গ'ল, ন দ গৰিলা তাতে পৰি গ'ল, ন দ পঢ়িলা তাতে পৰি লৈ। গুমৰে পুৰুণ মামা তোমাক পুৰণা, পুৰাতে উঠা তুমি কত যে কি কাম। কোন লগা নৰান তুমি ক'ত পোৱা হ'ল, পুৱাতে উঠি ৰবা খাই থাকিম আমি। জোনবাই ঘূৰণীয়া নানিকৰ লালু, নে উঠি মৈদাৰ খাই চাম বাৰু। এদিন এটা বগলীয়ে মিঠা কথা ক'লে, এটা ছুটি হ'ল মিঠা ভাত খালে।